এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, সংসদত নাৰী শক্তি বন্দন অধিনিয়মকে ধৰি তিনিখনকৈ গুৰুত্বপূৰ্ণ বিধেয়কক লৈ আলোচনা, সাদিনীয়া বহাগ বিহুৰ আজি গোঁসাই বিহু, ছগ্ৰা মিছৱা আৰু ইবাকু বিচুৰ দৰে বিভিন্ন বসন্তকালীন উৎসৱ উদযাপন, অসমৰ তিনিগৰাকী নৱনিৰ্বাচিত সাংসদসহ দেশৰ আঠগৰাকী সাংসদৰ ৰাজ্যসভাৰ সদস্যৰূপে শপত গ্ৰহণ আৰু চলিত বৰ্ষৰ হজযাত্ৰা পৰহিলৈৰ পৰা আৰম্ভ হ'ব বুলি উত্তৰ পূব হজযাত্ৰা অভ্যৰ্থনা সমিতিৰ ঘোষণা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ নীতি প্ৰণয়ন প্ৰক্ৰিয়াৰ সৈতে দেশৰ 50% জনসংখ্যাক জড়িত কৰাত গুৰুত্ব আৰোপ কৰে। লোকসভাত আজি নাৰী শক্তি বন্দন অধিনিয়ম সম্পৰ্কীয় বিধেয়ককেইখন সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মহিলাসকলক দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু তেওঁলোকক নীতি প্ৰণয়ন প্ৰক্ৰিয়াৰ উচিত প্ৰতিনিধিত্ব প্ৰদান কৰাটো সময়ৰ আহ্বান হৈ পৰিছে। শ্ৰীমোদীয়ে দেশৰ জনসাধাৰণ আৰু গণতন্ত্ৰৰ বাবে লাভদায়ক বিধেয়ককেইখনক লৈ ৰাজনৈতিক ৰহণসনাৰ পৰা বিৰত থাকিবলৈ বিৰোধী দলসমূহৰ প্ৰতি আহ্বান জনায়। তেওঁ কয় যে বৰ্তমান যিসকলে এই বিধেয়কৰ বিৰোধিতা কৰিব, ভৱিষ্যতে তেওঁলোকে ইয়াৰ ফল ভোগ কৰিব লাগিব। শ্ৰীমোদীয়ে কয় যে এই বিধেয়ককেইখনে আমাৰ দেশৰ গণতন্ত্ৰৰ দিশ নিৰ্ণয় আৰু ভৱিষ্যত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। তেওঁ কয় যে দেশৰ অগ্ৰগতি কেৱল আন্তঃগাঁথনি নিৰ্মাণ, ৰেলৱে বা অৰ্থনৈতিক উন্নয়নতে সীমাবদ্ধ নহয়, বৰং এই প্ৰক্ৰিয়াত মহিলাৰ সম অংশগ্ৰহণৰো অতি প্ৰয়োজনীয়। শ্ৰীমোদীয়ে কয় যে চৰকাৰে নীতি নিৰ্ধাৰণৰ ক্ষেত্ৰত চবকা সাথ চবকা বিকাশ মন্ত্ৰক গুৰুত্ব দি আহিছে। আলোচনাত অংশগ্ৰহণ কৰি সমাজবাদী দলৰ সাংসদ অখিলেশ যাদৱে মহিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত তেওঁৰ দলৰ সমৰ্থন আছে বুলি প্ৰকাশ কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি সংবিধানৰ 131 নম্বৰ সংশোধনী বিধেয়ক 2026 আৰু সমষ্টিৰ সীমা পুনৰ নিৰ্ধাৰণ বিধেয়ক 2026 সংসদত উত্থাপন কৰে। একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক 2026 সদনৰ বিবেচনাৰ্থে উত্থাপন কৰে। বিধেয়ককেইখন উত্থাপন কৰি আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজিৰ দিনটোক ঐতিহাসিক আখ্যা দিয়ে। তেওঁ কয় যে চৰকাৰে মহিলাসকলক ৰাজনৈতিক ন্যায় প্ৰদানৰ হকে কাম কৰি আছে। তেওঁ লগতে কয় যে সংবিধানৰ 131 নম্বৰ সংশোধনী বিধেয়ক 2026 মহিলাৰ বাবে সমতা সুনিশ্চিত কৰিব। ডঃ বি আৰ আম্বেদকাৰৰ উদ্ধৃতিৰে শ্ৰীমেঘৱালে কয় যে মহিলাৰ প্ৰগতিৰ মাজেৰে সমাজৰ প্ৰগতি পৰিস্ফুট হয়। মহিলাৰ বাবে 33% আসন সংৰক্ষণৰ এয়াই উপযুক্ত সময় বুলি তেওঁ মন্তব্য কৰে। শ্ৰীমেঘৱালে কয় যে নৰেন্দ্ৰ মোদীৰ চৰকাৰে মহিলাৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে ভালেমান আঁচনি প্ৰৱৰ্তন কৰিছে। তেওঁ এই সন্দৰ্ভত মুদ্ৰা যোজনা, লাখপতি বাইদেউ আৰু সুকন্যা সমৃদ্ধি যোজনাৰ দৰে আঁচনিৰ উদাহৰণ দিয়ে। বিধেয়ককেইখন সন্দৰ্ভত বিৰোধী পক্ষৰ হৈ আলোচনাৰ পাতনি মেলি কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে কয় যে তেওঁৰ দল মহিলাৰ বাবে আসন সংৰক্ষণৰ পক্ষপাতী যদিও এই প্ৰক্ৰিয়া সৰল হ'ব লাগে আৰু ইয়াৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে কোনোধৰণে জড়িত কৰিব নালাগে। লোকসভাত বৰ্তমানৰ 543 আসনৰ ভিত্তিত আসন সংৰক্ষণৰ ব্যৱস্থা হ'ব লাগে বুলি তেওঁ দাবী জনায়। তেওঁ লগতে চৰকাৰে মহিলাৰ বাবে আসন সংৰক্ষণৰ ক্ষেত্ৰত অযথা বিলম্ব ঘটাইছে বুলিও প্ৰকাশ কৰে। এই ব্যৱস্থা শীঘ্ৰে ৰূপায়ণ কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায়। শ্ৰীগগৈয়ে কয় যে কংগ্ৰেছে সদায় মহিলাৰ বাবে আসন সংৰক্ষণৰ সমৰ্থন কৰি আহিছে। সাদিনীয়া বহাগ বিহুৰ তৃতীয় দিনটো আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোঁসাই বিহু হিচাপে পালন কৰা হৈছে। আজি পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ, নামঘৰ, মন্দিৰ, দেৱালয়কে ধৰি ধৰ্মীয় অনুষ্ঠানসমূহত জনসাধাৰণৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। বিভিন্ন সত্ৰ নামঘৰত আজি নাম প্ৰসংগ, মন্দিৰসমূহত পূজা অৰ্চনাকে ধৰি ভালেমান কাৰ্যসূচী লোৱা হয়। বছৰটোৰ বাবে নিজৰ লগতে আপোনজনৰ মংগল কামনাৰে ৰাইজে আজি নেদেখাজনৰ ওচৰত আশীষ লয়। উজনি মাজুলীৰ এলেঙি টকৌবাৰী সত্ৰৰ ডেকা সত্ৰীয়া পদুম কুমাৰ মহন্তই সত্ৰত আজি আয়োজিত গোঁসাই বিহু সন্দৰ্ভত এইদৰে কয়।
সাত বিহুৰ লগত সংগতি ৰাখি আজি এই গোঁসাই বিহু মাজুলীৰ এলেঙি শ্ৰী শ্ৰী টকৌবাৰী সত্ৰত উদযাপন কৰা হয়। গোঁসাই বিহু অসমীয়া সংস্কৃতিৰ এটা গুৰুত্বপূৰ্ণ আধ্যাত্মিক পৰম্পৰা। এই বিহুটি মূলতঃ ভগৱান বা গোঁসাই বিষ্ণুৰ উদ্দেশ্য কৰি পালন কৰা হয়। বিশেষকৈ ঘৰৰ গোঁসাই ঘৰত আমাৰ পুৱাই সত্ৰানুষ্ঠানৰ সকলো শিষ্য প্ৰশিষ্ট তথা অধিকাৰ তথা সকলো গোঁসাই পৰিয়ালৰ ব্যক্তিয়ে স্নান কৰি পুৱাই এই গোঁসাই ঘৰত সকলো যা যোগাৰ কৰি ভগৱন্তৰ ওচৰত ধূপ দীপ নৈবেদ্যৰে প্ৰাৰ্থনা জনায় আৰু ভগৱানৰ ওচৰত বছৰটোৰ তথা সুদীৰ্ঘ সময়ৰ বাবে সুস্বাস্থ্য, শান্তি, সুখৰ কামনা কৰে।
ইফালে ৰাজ্যজুৰি বহাগ বিহুৰ আনন্দ উৎসাহ অব্যাহত আছে। উজনিৰ পৰা নামনিলৈ গাঁৱে ভূঞে চহৰে নগৰে ঢোল পেপাৰ শব্দ আৰু নাচনীৰ নাচোনৰ চেৱত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। তিৱা জনগোষ্ঠীৰ বসন্তকালীন উৎসৱ সগ্ৰা মিছৱা আৰু দেউৰীসকলৰ ইবাকু বিচ্ছু কালিৰে পৰা পালন কৰা হৈছে। চ'ত বহাগৰ সংক্ৰান্তিৰ পাছৰটো বুধবাৰৰ পৰা জনগোষ্ঠী দুটাই পৰম্পৰাগতভাৱে এই বসন্তকালীন উৎসৱ পালন কৰি আহিছে। সগ্ৰা মিছৱা তিৱাসকলৰ কৃষিভিত্তিক উৎসৱ। সগ্ৰা মানে সকলো আৰু মিছৱাৰ অৰ্থ হৈছে সামূহিক নৃত্য। কৃষিকাৰ্য আৰম্ভ কৰাৰ পূৰ্বে জনগোষ্ঠীটোৱে আই বসুমতীৰ আশীৰ্বাদ কামনা কৰি পৰম্পৰাগতভাৱে এই উৎসৱ পালন কৰি আহিছে। টিংখং সমষ্টিৰ চহৰীকাটা গাঁৱত সোণোৱাল কছাৰীৰ লোকসকলে ঘৰে ঘৰে পৰম্পৰাগত হাইডাং হুঁচৰি পৰিৱেশন কৰে। পৰম্পৰা অনুসৰি গৃহস্থৰ চোতালৰ এটা খুঁটাত এডাল বাঁহ থৈ বিহুৱাসকলে হাতে হাতে লাঠিৰে বাঁহডালত কোবাই পেঁপা ঢোল বজাই এই হুঁচৰি পৰিৱেশন কৰে। দেউৰীসকলৰ বসন্তকালীন উৎসৱ ইবাকু বিচু কালিৰে পৰা সাতদিনীয়াকৈ পালন কৰা হৈছে। দেওঘৰত কালি এই উপলক্ষে বিশেষ উপাসনা কৰা হয়। উপাস্য দেৱতা কুন্দিমামা, পিছা ডেমা, পিছাচী ডেমাচিকে ধৰি বিভিন্ন উপাস্য দেৱ দেৱীসকললৈ উচৰ্গা আগবঢ়াই ডেকা গাভৰুসকলে সামাজিক স্থানত লোকগীত লোকনৃত্য পৰিৱেশন কৰে। সাতদিনীয়া বিচু উৎসৱ পালনৰ পাছত শেষৰ দিনটোত বিচু উৰুৱা বা পালন কৰি এই উৎসৱৰ সামৰণি মৰা হ'ব। কাৰ্বি আংলং জিলাৰ উমছুৱাইৰ আমচং পিনুঙত অহা 22 এপ্ৰিলৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে তিৱা জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ লুখুমি ইয়াংলি অৰ্থাৎ লক্ষ্মী আদৰা উৎসৱ পালন কৰা হ'ব। প্ৰতি 5 বছৰৰ মূৰে মূৰে এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱৰ বাবে ইতিমধ্যে গাঁওবাসীয়ে প্ৰস্তুতি আৰম্ভ কৰিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। অসমৰ 3গৰাকী নৱনিৰ্বাচিত সাংসদসহ দেশৰ 8গৰাকী সাংসদে আজি ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। মাহমৰাৰ প্ৰাক্তন বিধায়ক যোগেন মোহনে পৰম্পৰাগত সাজ পৰিধান কৰি ৰাজ্যসভাৰ সাংসদ হিচাপে শপত লয়। ইউ পি পি এলৰ নেতা প্ৰমোদ বড়োৱে বড়ো ভাষাত আৰু তেৰাচকুৱালাই অসমীয়া ভাষাত শপত লয়। ইয়াৰ লগতে বিহাৰৰ 5গৰাকী সাংসদে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ সভাপতি চি পি ৰাধাকৃষ্ণনে আটাইকেইগৰাকী সাংসদক শপত বাক্য পাঠ কৰোৱায়। চলিত বৰ্ষৰ হজ যাত্ৰা পৰহিলৈৰ পৰা আৰম্ভ হ'ব বুলি আজি উত্তৰ পূব হজ যাত্ৰা অভ্যৰ্থনা সমিতিয়ে ঘোষণা কৰিছে। অসমসহ উত্তৰ পূৰ্বাঞ্চলত মুঠ 2,559গৰাকী হজযাত্ৰীয়ে হজ যাত্ৰাৰ বাবে ৰাওনা হ'ব। ইয়াৰ ভিতৰত 1,763গৰাকী পুৰুষ আৰু 806গৰাকী মহিলা যাত্ৰী আছে। উত্তৰ পূব হজ যাত্ৰী অভ্যৰ্থনাৰ সভাপতি নেকিবুৰ জামানে গুৱাহাটীত আয়োজিত এখন সংবাদমেলত কয় যে 18 এপ্ৰিলৰ পৰা 21 এপ্ৰিললৈকে পৰ্যায়ক্ৰমে এই সকল যাত্ৰী মক্কা আৰু মদিনালৈ যাব। হজযাত্ৰীসকলৰ ভিতৰত 668গৰাকী কলকাতা বিমানবন্দৰ, 218গৰাকী মুম্বাই আৰু 28গৰাকী দিল্লী বিমানবন্দৰৰ পৰা ৰাওনা হ'ব। 8গৰাকী বাংগালুৰু, 2গৰাকী লক্ষ্ণৌ, 1গৰাকী হায়দৰাবাদ আৰু বাকীসকল গুৱাহাটী বৰ্জাৰ বিমানবন্দৰৰ পৰা ৰাওনা হ'ব। হজযাত্ৰীসকলৰ মংগলৰ বাবে কাইলৈ সন্ধিয়া হাজী মুছাফিৰ খানাত সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন কৰা হৈছে বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত অভ্যৰ্থনা সমিতিৰ সভাপতি নেকিবুৰ জামানে এইদৰে কয়।
5খন ৰাজ্যৰ চৰকাৰীভাৱে মানে হজ কমিটি আছে, তাৰ উদ্যোগত আমাৰ ইয়াতে এখন অভ্যৰ্থনা সমিতি আছে। তেওঁলোকৰ সহযোগত আমি হজযাত্ৰীসকল অহাকালি ৰাতিপুৱা আমি ইয়াৰ পৰা আমি তেওঁলোকক বিমানপথলৈ প্ৰেৰণ কৰিম আৰু অহাকালি আমি সেইবাবে ইয়াৰ তেওঁলোকক বিদায় সভা আৰু আখৰী দোৱা বুলি কয় আমাৰ যিটো শেষ মানে তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিম আমি ইয়াত আৰু সেই সভাখনত অসম সাহিত্য সভাৰ সভাপতি নিজে থাকিব আৰু তাৰ লগে লগে আজিৰ পৰা আমাৰ ভিছা পাছপৰ্ট সকলো হাজিসকল প্ৰেৰণ কৰা হ'ব। আজিৰ পৰা কেম্পটো উন্মোচন কৰা হৈছে।
দেশত লোকপিয়ল 2027ৰ কাম চলি আছে। লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ অধীনত কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আজিৰে পৰা ঘৰৰ তালিকা প্ৰস্তুতৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, গোৱা, কৰ্ণাটক, লাক্ষাদ্বীপ, মিজোৰাম, উৰিষ্যা, ছিকিম আৰু ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ নতুন দিল্লী পৌৰ নিগম আৰু দিল্লী চাউনী পৰিষদৰ অধীনৰ ঠাইসমূহত তালিকা প্ৰস্তুতৰ কাম চলি আছে। 15 মেলৈ চলিবলগীয়া এই প্ৰক্ৰিয়াৰ সময়ত প্ৰশিক্ষিত গণনাকাৰীসকলে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰিব। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এইবাৰৰ লোকপিয়লত প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা স্বগণনাৰ বিকল্পৰ প্ৰতি জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ দেখা গৈছে। এই বিকল্পৰ অধীনত প্ৰায় 12 লাখ পৰিয়ালে অনলাইন ব্যৱস্থাৰে তথ্য দাখিল কৰিছে। স্বগণনা প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা লোকসকলক স্বগণনাৰ পৰিচয় পত্ৰ সাজু ৰাখিবলৈ আৰু ক্ষেত্ৰ পৰিদৰ্শনৰ সময়ত গণনাকাৰীসকলক পৰিচয় পত্ৰ দেখুৱাবলৈ পৰামৰ্শ দিয়া হৈছে। এই বিকল্প বাছনি নকৰাসকলক ভৌতিক গণনা প্ৰক্ৰিয়াৰে সামৰি লোৱা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। সংসদত নাৰী শক্তি বন্দন অধিনিয়মকে ধৰি 3খনকৈ গুৰুত্বপূৰ্ণ বিধেয়কক লৈ আলোচনা। অসমৰ তিনিগৰাকী নৱনিৰ্বাচিত সাংসদসহ দেশৰ আঠগৰাকী সাংসদৰ ৰাজ্যসভাৰ সদস্যৰূপে শপত গ্ৰহণ আৰু চলিত বৰ্ষৰ হজযাত্ৰা পৰহিলৈৰ পৰা আৰম্ভ হ'ব বুলি উত্তৰ পূব হজযাত্ৰা অভ্যৰ্থনা সমিতিৰ ঘোষণা। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 6:45 শুনিবলৈ পাব।